Good evening, itu Agashwani Kohima. Samlaka khobor puri ase imkong nongla, pohela headlines. Inland water waste laka development karne stakeholders conference to Dimapur rakise. Kam natural rakhi thakya tuli paper mill de wapas suru koribole kam tu suru kori dise. Union Health Minister Jagat Prakash Nadda ba food safety issues de evidence thakya data logot consumers kan empower kori dibole dorkar janai dise aro Indo Bangla border forces pra 24 ghanta patrolling kori kina crimes aro niyam nohoi kina gusi aihya kan rokhai dibole ase. Itia bura khobor. Inland water waste laka development karne ekta stakeholder conference to aji Dimapur de Inland Water Waste Authority of India bra Union Ministry of Ports Shipping aru Water Waste niche de joga krese conference de Chief Minister Imperial Dedu Chief Guest Sap aru Union Minister of Ports Shipping aru Water Waste Sabanada Sonal du Guest of Honor hisabi joklese event ti kotha kore kina Sonal ra koise Water Waste to transportation karne sabse susta damak de ase tai bra koise ki pani to sab some resources laka takodik da ase aro edo infrastructure do water bodies di banai di gina pura chula wale lage aro maritime skill development centers kan banai di wale lage minister ba Prime Minister Narendra Modi laka kampra northeastern states de center aro handlooms banai di gina thakya janai di se tai bra koisi ke northeast na milai gina India aki parhabuli na paribu wale Prime Minister laka biswas ase aro sub ministers lokoti region de barbar jai gina Bujibuli aru region de unuti anibuli rasta kan bisaribuli janai dise. Sonowal bra koise ki 111 declare koridia national water waste bra sabse potential thakya water waste to Tizu aru Zunki NH101 to ase. Iki samay re chief minister Rio bra koise ki prime minister laga supna rukam bra economy aru dusra unuti kam kando sabse agiri thakai dise. Tai bra koise ki develop desh ekta hobole supnari naga manu kando dorkar bhak aru দবদিয়া একটা হবলে লাগে রিও প্রকৃতি কি পোর্টস শিপিং আর ওয়াটার ওয়েস্ট কান্ড স্টেক কারণে নতুন কাম কানাসি আর সব লোকতে নিজো আরাম জায়গাবরা উলাই যায় কিনা ইটো নতুন ইনিশিয়েটিভটি ভাগ লবলি অনুরোধ করিছে নাচুলাই রাখি থাকে টুলি পেপার মেল দি ওয়াপাস বানাই দিয়া কামটো ইডিয়া শুরু করি আছে পার্সোনাল কান মুম্বাই বেস প্রাইভেট কোম্পানি 3A ক্যাপিটাল সার্ভিসেস লিমিটেড 3A CSL Gender Pra Nagaland Pulp or Paper Company Limited to Kiniloisi Taikando Site Pothai Rakiase 3A CSL Laga Ita Official Rakosi Company Bra Itia Audit Jari Rakiasi Aro Mil Laga Pohila Employees Khan Laga Rokai Rakia Liabilities Kando Sapakuri Divilase Idu Kamdo Idu Sal Seis Takti Khatam Hovali Bhavanasi Inakaholi Dubara Bana Idea Ro Revival Kamdo Sarokuri Bili Pariwobali Official Bra Koise Kobuli Thakya Do Hole 3ACSL Bra Mil Laga 96.49% to Nagaland State Sarkar Lokoti Malik Banai Loisi Jonto Suru De 12% Malik Thakigina Itia 3.51% Nigla Doribulase Plan To Sal 1992 Bra Kam Nachulagina Thakise Union Minister Health and Family Welfare Jagat Prakash Nadda bra Food Safety aro Standards Authority of India FSSAI bra alag alag initiative uthai diya kando aji janai dise meeting samay din Nadda bra koise food safety issues di evidence ke jankari lagot consumers kan empower kore dibuli dorkar ase malukhan laka suk subidha di food safety laka dorkar kam janai dikena taira FSSAI lagoti khali regulatory issues di consumers industry aro stakeholders lokodi janani parhai dibole na hoy kintu bhal khalwa adat sikibole karone niyam bodli kore dibole anurad kori dise india nishina dangor desh di alag alag regions lokodi kisam kisam khalwa adat aro nicho posan kan thaki ase bele koi tar pra koisi aro kisam kisam niyam kan dangor hisab buji boli karone etu diversity lokodi milai kena policies kan to banavali koise Border Security Force BSF or Border Guard Bangladesh BGB bra milaikina patrolling koribole aro simanadi milaikina 24 ghanta sai rakhya bra নিম নহয় কিনা গুচি আহিয়া লুকাই কিনা মানা কৰি দিয়া বস্তু খান আনি আৰু বিয়া কাম কৰি আখানটো ৰখাই দি পেলাইছে। একটা বি এছ এফ অফিচিয়েল পৰা কৈছে কি অলপ আগত সময় দি বি এছ এফ পি জি বি ইন্সপেক্টৰ জেনেৰেল ৰিজন কমাণ্ডাৰ লেভেল মিটিং শ্বিলংটি ৰখাৰ সময় ফেচলাটো বনাই দিছে। মিটিং সময় দি দুইটা ফৰ্চেছ পৰা বি সীমানা পাৰ কৰি কিনা ক্ৰাইমছ কৰিয়া ক্ৰিমিনেল এটা লিষ্ট খান ভাগ কৰি দিব আৰু মিলিয়া একশ্যন উঠা বুলি মঞ্জুৰ খান উঠাই দিছে। তাৰ পৰা কৈছে কি দুইটা ফৰ্চেছ থকা নডেল অফিচেছ খান হতা হিচাপ খবৰ লৈ কিনা অপাৰেশ্যনৰ ভেলিউজ থকা জানকাৰী খান ভাগ কৰিবলৈ আছে। অফিচিয়েল পৰা কৈছে কি বৰ্ড ছিকিউৰিটি টাকত কৰি দিবলৈ নিমিত্তে বি এছ এফ পৰা থাৰ্মেল ইমেজাৰ্ছ নাইট ভিজন ডিভাইচেছ ড্ৰোনছ খান চলাবলৈ আৰু চি চি টিভি কেমেৰাছ খান ৰাখিয়াৰ লগত দুচৰ বাজাব কদম খান ভি ৰাখি দিবলৈ আছে। চাৰটা নৰ্থ ইষ্টাৰ্ণ ষ্টেটছ খান আছাম মেঘালয় মিজোৰাম আৰু ত্ৰিপুৰা খান বা 1808 কিলোমিটাৰ সীমানাটো বাংলাদেশ লগতে থাকি আছে।
লেকিন অব এজা নাই
এফ আই আৰ কৰা আসান নাই
আসান বন গয়া অব
পতা নাই যাঞ্চ মে কুছ হো ভি ৰহা হে য়া নাই
অব পুৰি জানকাৰী মিলেগী
ক্যা মোবাইল মে জো ফটো হে উছে সবুত মানেংগে ভো
মানা জায়েগা দোস্ত
ছোড়ো কল কি বাতে কল কি বাত পুরানি नए कानून लिखेंगे नए भारत की कहानी ये नई आजादी ये नई आजादी
ये सुधारवादी हैं नहीं है ये दंड प्रधान टेक्नोलॉजी का अधिक उपयोग मिलेगा तेज न्याय पीड़ित को ये देते हैं कई नए अधिकार अपराधों के लिए हैं इसमें कड़े प्रावधान न्याय केंद्रित कानून लिखेंगे अब नए भारत की कहानी
नए आपराधिक कानून 1 जुलाई 2024 से लागू आजाद भारत अपनी आजादी
ये नई आजादी
আপনি খান আকাশবাণী কহিমাৰ পৰা দিয়া খবৰ শুনি আছে। আপনি খান বাইটো খবৰটো নিউজ অন ইয়াৰ এপ আৰু ইউটিউব চেনেল এ আই আৰ নিউজ কহিমাৰ পৰা শুনিবলৈ পাৰিব। সবচে পহিলা ফেজ এফ ৱাই 2023-24 ছচিয়েল অডিট ডিষ্ট্ৰিক্ট লেভেল পাব্লিক হিয়াৰিংটো এম জি এন আৰ জি এছ নিজেৰে এফ ৱাই 2022-23 সময় ইমপ্লিমেণ্ট কৰিয়া আৰু পি এম এ ৱাই জি এফ ৱাই 2019-20 সময়তে ইমপ্লিমেণ্ট কৰিয়া কাণ্ডো ৱকাৰে যোৱা শনিবাৰ কণ্ডাক্ট কৰিছে। এইটোতো ডিষ্ট্ৰিক্ট ৰুৰেল ডেভেলপমেণ্ট এজেঞ্চি আৰু নাগালেণ্ড ষ্টেট ছচিয়েল অডিট এজেঞ্চিৰ পৰা ৰাখিছে। এম জি এন আৰ জি এছ কাৰণে চব মিলাই কিনা 26 বস্তি কাণ্ডো ছানিজ আৰ ডি ব্লক আৰু ৰালান আৰ ডি ব্লক নিচিতে অডিট কৰিছে আৰু সাতটা বস্তি কাণ্ড পি এম এ ৱাই জি কাৰণে অডিট কৰিছে। ইভেণ্টটি কথা কৰি কিনে এছিষ্টেণ্ট ডাইৰেক্টৰ এন এছ এছ এ এ ছচিয়েল অডিট ইউনিট নাগালেণ্ড ইমলি ৰেনলা চাংলিয়াৰ পৰা কৈছে কি এম জি এন আৰ জি এছ নিচিতে পহিলা ফেজ ছচিয়েল অডিট আৰু আৰ ডি ডিপাৰ্টমেণ্ট নিচিতে পি এম এ ৱাই জি কাণ্ডটো খালী মুগুকচং কাৰণে ছাড়ি দি কিনা সব ডিষ্ট্ৰিক্টছ দি চলি যাইছে। তাৰ পৰা জনাই দিছে কি দুচৰ স্কিমছ খান পি এম পোষণ আৰু সমগ্ৰ শিক্ষা নিচিনা লগা ছচিয়েল অডিটটো কাৰেণ্ট ফাইনেন্সিয়েল চাল সময়তে অডিট কৰিবলৈ আছে। তাৰ পৰা ছচিয়েল অডিট ফাইণ্ডিংছ লগা ৰিভিউ দি কথা কৰিছে আৰু ইমপ্লিমেণ্টিং এজেঞ্চি আৰু ফাংচনাৰিজ লগতে মিনিষ্ট্ৰী গাইডলাইন্স লগতে মিলাই কিনা স্কিমটো চলি যাবলৈ অনুৰোধ কৰিছে। ছচিয়েল অডিট ফাইণ্ডিংছ হিচাপে আলগ আলগ ইছ্যুজ কাণ্ড এম জি এন আৰ জি এছ নিচিতে মেনেজমেণ্ট ইনফৰমেশ্যন ছিষ্টেম আৰু আৰ ডি ব্লক অফিচিয়েলছ ৰেকৰ্ডছ মাজুতি ৰেকৰ্ডছ নামিলিয়া ৰোজগাৰ দিৱাস কণ্ডাক্ট নকৰিয়া জব কাৰ্ডছ খান ঠিক হিচাপ নাৰাখিয়াৰ লগত দুচৰা খান থাকিছে যোন খান কাৰণে ঠিক কৰি দিয়া কামটো কৰি দিছে। মিট বা ছচিয়েল অডিট ফাইণ্ডিংছ দি ধৰি কিনা ঠিক কৰি দিয়া গৰম খান নথা বুলি ৰিজলিউশ্যনছ খান বি এডপ্ট কৰিছে। ইয়াৰ মিনিষ্টাৰ ফৰ স্কিল ডেভেলপমেণ্ট এণ্ড এণ্টাৰপ্ৰেনৰশ্বিপ জয়ান চৌধুৰী পৰা কৈছে 1,46,00,000 মানকান্ত স্কিল ইণ্ডিয়া স্কীম নিচিতে ইণ্ডিয়া ডাক্তি স্কিল্ড হৈছে। ৱৰ্ল্ড য়ুথ স্কিলছ ডে প্ৰগ্ৰাম নাই দিল্লীতে আজি কথা কৰি চৌধুৰী পৰা কৈছে ইণ্ডিয়াৰ পৰা স্কিল ডেভেলপমেণ্ট আৰু এণ্টাৰপ্ৰেনৰশ্বিপ লগা ফিল্ডে যোৱা 10 সাল আলাক মিনিষ্ট্ৰী বনাই দিয়াৰ হিচাপ স্পেচিয়েল মফিচলিকতাটো জাৰি থাকি আছে। তাৰ পৰা কৈছে যোৱা আখৰি ডিকেটটি কামিয়াৰ পৰা শিকাই কিনা তাই লগা মিনিষ্ট্ৰী বা দেশ বেশি ইনক্লুচিভ স্কিমছ বনাই দিব এনেকুৱা হলে এইটোৰ পৰা ইণ্ডিয়ান লগা মফিচিয়েল দি ইণ্ডিয়া লগা মফিচিয়েল দি চাল 2047 ডেভেলপ দেশ একটা হিচাপে মদব হবলৈ আছে। এইটো চাল লগা টীম শান্তি আৰু উন্নতি লগা জনাই দি কিনা তাৰ পৰা কৈছে কি যোন জেগা দি শান্তি থাকিব তাতে উন্নতি হবলৈ পাৰিব। অকি শান্তি চৌধুৰীৰ পৰা নাও জোৱান যোন খান স্কিল ডেভেলপমেণ্ট ট্ৰেইনিং লৈছে তাই খান লগতে বাতচিত কৰিছে আৰু ট্ৰেইনাৰ্ছ লগতে ফেলিচিটেট কৰি দিছে। হোম মিনিষ্টাৰ অমিত শ্বাহ আজি চিফ মিনিষ্টাৰ্ছ খান আছাম গুজৰাট গুজৰাট আৰু উত্তৰ প্ৰদেশ লগা লগতে কথা কৰিছে আৰু ষ্টেজকান্দে পানপানী অৱস্থা থাকে আৰু চাইজ আছে শ্বাবৰা ইটো ষ্টেজি পানী লেভেল উঠি থাকে লগাবি সোধাসুধি কৰিছে আৰু তাইখান লগতে চেণ্ট্ৰেল এছিষ্টেঞ্চ আৰু নেশ্যনেল ডিজাষ্টাৰ ৰেছপন্স ফৰ্চ লগা মতব দিবলৈ বিশ্বাস জনাই দিছে আৰু প্ৰাইম মিনিষ্টাৰ নৰেন্দ্ৰ মোদীৰ পৰা কে পি শৰ্মা ওলীৰ লগতে নেপাল লগা প্ৰাইম মিনিষ্টাৰ হিচাপে এপইণ্টমেণ্ট কংগ্ৰেচুলেট কৰি দিছে এটা ছচিয়েল মিডিয়া পষ্টে মোদীৰ পৰা কৈছে কি দুয়োটা দেশ মাজেদি দোস্তি লগা ডাঙৰ জৰিয়তে তাকুত কৰি দিবলৈ মিলাই কিনে কাম কৰিবলৈ তাই ইচ্ছা আছে মোদীৰা উমিদ দিছে কি দুয়োটা দেশ লগা মানুহখন আঁকি পঢ়াই দি কিনা ধন পাতি হবলৈ কাৰণে চব একে লাভ থাকে মিল মিলা পঢ়াই দি বুলি কৈছে খবৰ চেষ্টি হেডলাইন চুবাৰা জনাই দি আছে ইনলাইন ৱাটাৰ ৱেজ লগা ডেভেলপমেণ্ট কাৰণে ষ্টেক হোল্ডাৰ্ছ কনফাৰেন্সটো ডিমাপুৰত ৰাখিছে কাম নাচুলাৰ ৰাখি থাকে তুলি পেপাৰ মিল দি ৱাপাচ চুৰু কৰিবলৈ কামটো চুৰু কৰি দিছে ইউনিয়ন হেল্থ মিনিষ্টাৰ জগত প্ৰকাশ নাডাবা ফুড ছেফটি ইছ্যুজ দি এভিডেন্স থাকে ডেটাৰ লগত কনজিউমাৰ্ছ খান এম্পাৱাৰ কৰি দিবলৈ দৰকাৰ জনাই দিছে আৰু ইণ্ডো বাংলা বৰ্ডাৰ ফৰ্চেছ পৰা 24 ঘণ্টা পেট্ৰলিং কৰি কিনা ক্ৰাইমছ আৰু নিয়ম নহয় কিনা গুচি আহিয়া কাৰণ ৰখাই দিবলৈ আছে আৰু আজি ৰাতি লগা নাগামিজ খবৰ ইমান ডিচেছ কৰি আছে আপুনি খান চব কাৰণে ভাল ৰাতি হবি।